এয়া আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰি পঢ়িছো অনুজা লোপামুদ্ৰাই। এনআৰচিৰ খচৰা প্ৰস্তুতকৰণৰ পৰিপ্ৰেক্ষিতত জাৰি কৰাৰ প্ৰক্ৰিয়া বন্ধ কৰি ৰখা অসমৰ 9,35,682 লোকৰ আধাৰ কাৰ্ড জাৰি কৰি দিয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীত আয়োজিত এখন সংবাদমেলত এই কথা প্ৰকাশ কৰে। সাংবাদিকসকলক সম্বোধন কৰি তেওঁ কয় যে এনআৰচিৰ বায়োমেট্ৰিক নথি গ্ৰহণৰ সৈতে সম্পৰ্কিত কাৰিকৰী কাৰণত 2019 চনৰ ফেব্ৰুৱাৰীৰ পৰা আগষ্ট মাহ পৰ্যন্ত আধাৰ কাৰ্ড প্ৰস্তুতকৰণৰ প্ৰক্ৰিয়া ব্যাহত হৈ আছিল। বিষয়টোক লৈ ইতিপূৰ্বে কেন্দ্ৰীয় চৰকাৰলৈ পত্ৰ প্ৰেৰণ কৰাৰ উপৰি মুখ্যমন্ত্ৰীগৰাকীয়ে শেহতীয়াকৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰাৰ পাছত কেন্দ্ৰীয় চৰকাৰে সংশ্লিষ্ট সকলো দিশ বিবেচনা কৰি বন্ধ হৈ থকা আধাৰ কাৰ্ডসমূহ সক্ৰিয় কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। ইয়াৰ ফলত ৰাজ্যখনৰ 9,35,000ৰো অধিক লোকে পৰৱৰ্তী 15-30 দিনৰ ভিতৰত তেওঁলোকৰ আধাৰ কাৰ্ডসমূহ লাভ কৰাৰ সম্ভাৱনা আছে বুলি মুখ্যমন্ত্ৰী শৰ্মাই জানিবলৈ দিয়ে। ইফালে এনআৰচিৰ খচৰা প্ৰস্তুতকৰণৰ সময়ত বায়োমেট্ৰিক তথ্য প্ৰদানৰ সংক্ৰান্তত পূৰ্বে ব্যাহত ৰখা আধাৰ কাৰ্ড প্ৰদানৰ প্ৰক্ৰিয়া পুনৰ আৰম্ভ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তক বিভিন্ন দল সংগঠনে আদৰণি জনাইছে। ভাৰতীয় গোৰ্খা পৰিসংঘই আজি গৃহ মন্ত্ৰালয়ৰ এই সিদ্ধান্তক আদৰণি জনাই কয় যে ইয়াৰ ফলত 1,00,000 গোৰ্খা সম্প্ৰদায়ৰ লোককে ধৰি 9,35,000ৰো অধিক লোক উপকৃত হ'ব। সংগঠনটোৱে লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো ধন্যবাদ জ্ঞাপন কৰে। অসম বাংলাদেশ সীমান্ত সম্পূৰ্ণৰূপে ছীল কৰি দিয়াৰ বাবে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে। অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ আজিৰ প্ৰশ্নোত্তৰ কালত অসম চুক্তি ৰূপায়ণ বিভাগৰ মন্ত্ৰী অতুল বৰাই সদনত এই বিষয়ে প্ৰকাশ কৰি কয় যে সীমা সুৰক্ষা আৰু উন্নয়ন বিভাগৰ পৰা লাভ কৰা তথ্য অনুসৰি ধুবুৰী আৰু দক্ষিণ শালমাৰা মানকাছৰ জিলাৰ সীমান্তৰ 141 কিলোমিটাৰৰো অধিক অঞ্চল তথা কাছাৰ জিলাৰ 27 কিলোমিটাৰৰো অধিক অঞ্চল ছীল কৰা হৈছে। কৰিমগঞ্জ জিলাৰ সীমান্ত অঞ্চলৰ 28.3 কিলোমিটাৰ এলেকাৰ ভিতৰত সম্প্ৰতি কেৱল 4.35 কিলোমিটাৰ দৈৰ্ঘ্যৰ এলেকাতহে কাঁইটীয়া তাঁৰৰ বেৰৰ কাম সম্পূৰ্ণ কৰিবলৈ বাকী আছে বুলি মন্ত্ৰীগৰাকীয়ে সদনক জানিবলৈ দিয়ে। বেৰ দিবলৈ বাকী থকা নদী অঞ্চলসমূহ সৰ্বাত্মক সংহত সীমান্ত ব্যৱস্থাপনাৰ দ্বাৰা চোৱা চিতা কৰা হয় বুলি তেওঁ জানিবলৈ দিয়ে। কেন্দ্ৰীয় চৰকাৰৰ সৰ্বাত্মক বিত্তীয় অন্তৰ্ভুক্তিৰ আঁচনি প্ৰধানমন্ত্ৰী জন ধন যোজনাই আজি 10 বছৰ সম্পূৰ্ণ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 2014 চনৰ আজিৰ দিনটোতে এই যোজনাৰ শুভাৰম্ভ কৰিছিল। ইয়াৰ অধীনত এই পৰ্যন্ত 53 কোটিতকৈও অধিক হিতাধিকাৰীৰ বেংক একাউণ্ট খোলা হৈছে আৰু এই একাউণ্টসমূহত 2,30,000 কোটি টকা জমা হৈছে। চলিত বিত্তীয় বৰ্ষত আৰু 3 কোটিৰো অধিক জনধন একাউণ্ট খোলাৰ বাবে কেন্দ্ৰীয় চৰকাৰে লক্ষ্য স্থিৰ কৰিছে। বিত্ত মন্ত্ৰালয়ে আজি এই সন্দৰ্ভত প্ৰকাশ কৰা বিবৃতিত কয় যে বিশ্বৰ সৰ্ববৃহৎ বিত্তীয় অন্তৰ্ভুক্তিৰ পদক্ষেপ হিচাপে পৰিগণিত এই আঁচনিয়ে প্ৰান্তীয় আৰু অৰ্থনৈতিকভাৱে দুৰ্বল লোকসকলৰ সহায়ৰ বাবে অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কয় যে জন ধন যোজনাই দৰিদ্ৰ লোকসকলক অৰ্থনৈতিক মূলসূঁতিৰ সৈতে সংযুক্ত কৰি সৰ্বাত্মক বিকাশত অৰিহণা যোগায়। শ্ৰীমতী সীতাৰমণে এই যোজনাৰ অধীনত 67% একাউণ্ট গ্ৰামাঞ্চল বা উপনগৰীয়া অঞ্চলত খোলাৰ বিপৰীতে 55% একাউণ্ট মহিলাৰ হোৱাটো আনন্দৰ বিষয় বুলি মন্তব্য কৰে। তেওঁ লগতে কয় যে এই যোজনাই বেংক একাউণ্ট, ক্ষুদ্ৰ সঞ্চয় আঁচনি, বীমা আৰু ঋণকে ধৰি সাৰ্বজনীন, সুলভ আৰু আনুষ্ঠানিক বিত্তীয় সেৱা প্ৰদান কৰি বিগত দশকটোত দেশৰ বেংকিং আৰু বিত্তীয় ব্যৱস্থাত ইতিবাচক পৰিৱৰ্তনৰ সূচনা কৰিছে। এই যোজনাৰ দ্বাৰা বেংক একাউণ্টসমূহত জমা হোৱা ধনৰ পৰা 36 কোটিৰো অধিক বিনামূলীয়া ৰূপে কাৰ্ড জাৰি কৰা হৈছে আৰু এই কাৰ্ডসমূহে 2,00,000 টকা পৰ্যন্ত দুৰ্ঘটনা বীমা কভাৰো প্ৰদান কৰে বুলি তেওঁ জানিবলৈ দিয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনধন যোজনাৰ 10 বছৰ সম্পূৰ্ণ হোৱাত সকলো হিতাধিকাৰীৰ লগতে এই আঁচনি সফল কৰি তোলাত অৰিহণা যোগোৱা সকলোকে ধন্যবাদ জ্ঞাপন কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয় যে জন ধন যোজনাই বিত্তীয় অন্তৰ্ভুক্তি বৃদ্ধি কৰাৰ লগতে কোটি কোটি লোকক, বিশেষকৈ মহিলা, যুৱক আৰু প্ৰান্তীয় সম্প্ৰদায়ক মৰ্যাদা দিয়াৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰিছে। অসম লোকসেৱা আয়োগে প্ৰথমবাৰৰ বাবে আজিৰ পৰা 6 মাহিলী বিভাগীয় পৰীক্ষাসমূহ ডিজিটেল মাধ্যমত অনুষ্ঠিত কৰিছে। ভাৰতীয় প্ৰশাসনিক সেৱা, ভাৰতীয় আৰক্ষী সেৱা, ভাৰতীয় বন সেৱা, অসম প্ৰশাসনিক সেৱা, অসম আৰক্ষী সেৱাকে ধৰি আনুষংগিক সেৱাৰ বিষয়াসকলৰ পদৰ নিশ্চিতকৰণৰ বাবে এই পৰীক্ষাত উপযুক্ত নম্বৰসহ উত্তীৰ্ণ হোৱাটো বাধ্যতামূলক। ইয়াৰ উপৰি বিষয়াসকলে ৰাজ্যখনৰ এটা জনজাতীয় ভাষাৰ পৰীক্ষাতো উত্তীৰ্ণ হ'ব লাগে। ডিজিটেল মাধ্যমত অনুষ্ঠিত এইবাৰৰ পৰীক্ষাত বহু বিকল্পিত প্ৰশ্নকাকত সম্বলিত একো একোটা ডিজিটেল টেবলেট প্ৰদান কৰা হৈছে। উল্লেখযোগ্য যে অহা 1 ছেপ্টেম্বৰলৈ এই পৰীক্ষাসমূহ অনুষ্ঠিত হ'ব। এতিয়াৰ বাতৰিৰ ইমানতে অন্ত পৰিল।